এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। ৰাজ্য চৰকাৰে উমৰাংছৰ 3 কিলো কয়লাখনিত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰিব। মৰিগাঁৱত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে কয়লাখনিত নিহত 4জন শ্ৰমিকৰ নিকট আত্মীয়লৈ 10 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ পাছত সাহায্য নোপোৱা আন কেইজন শ্ৰমিকৰ পৰিয়াললৈও 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। তেওঁ কয় যে ৰাজ্যত ৰেড হোল খননৰ সন্দৰ্ভত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে নিৰ্দেশনা যুগুত কৰা হ'ব। ইপিনে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মৰিগাঁও জিলা উন্নয়নৰ বাবে বহুকেইটা প্ৰকল্পত অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মৰিগাঁও জিলাৰ উন্নয়ন আৰু বিকাশৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত 292 কোটি টকাৰ প্ৰকল্পৰ অনুমোদন জনায়। জুনবিল মেলাৰ স্থানত মঞ্চ নিৰ্মাণৰ বাবে 5 কোটি টকা, মৰিগাঁৱৰ নতুন আৱৰ্ত ভৱন নিৰ্মাণৰ বাবে 15 কোটি টকা, তিৱা সাহিত্য সভা ভৱন নিৰ্মাণৰ বাবে 1 কোটি টকা আগবঢ়াবলৈ আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। জিলাখনৰ 17 বৰ্ষ গৰকা 9খন বিদ্যালয়ৰ উন্নয়নৰ বাবে 8 কোটি টকাকৈ আগবঢ়াবলৈও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। বৈঠকত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত 2000 কোটি টকাৰ অনুমোদন জনায়। এই আঁচনিৰ অধীনত মহিলাসকলক 3টা পৰ্যায়ত ঋণ আৰু ৰাজসাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত 75,000 যুৱক যুৱতীলৈ ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজিৰ কেবিনেটে BTRৰ উন্নয়নৰ বাবে 401 কোটি টকাৰ পুঁজিত অনুমোদন জনায়। অংগনবাড়ী কেন্দ্ৰৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে অংগনবাড়ী কেন্দ্ৰ ব্যৱস্থাপনা সমিতি গঠনৰ নিৰ্দেশনাটো আজি মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনায়। মৰিগাঁও জিলাৰ জাগীৰোডৰ জুনবিলৰ পাৰত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুভা দেওৰজাৰ পৰম্পৰাগত জুনবিল মেলা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জুনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মধ্য অসমৰ 22গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত তিৱা ৰাজ্যৰ বুৰঞ্জী শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, তিৱা স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদসকল, গুভা দেওৰজা আৰু জিলাখনৰ আয়ুক্তসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ আগতে আজি পুৱা পতাকা উত্তোলনেৰে গোভা ৰজা দীপ সিং দেওৰজাই মেলাৰ শুভাৰম্ভ কৰে। বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জুনবিলৰ পাৰত অনুষ্ঠিত এই মেলাৰ আজি প্ৰথম দিনাই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা জনজাতীয় ভাই ভনীসকলে তেওঁলোকৰ কৃষিজাত সামগ্ৰী পৰম্পৰাগত প্ৰথাৰে ভৈয়ামৰ উৎপাদিত সামগ্ৰীৰ সৈতে বিনিময় কৰে। জনজাতীয় পোছাক পৰিহিত ডেকা গাভৰুসকলে জুনবিলৰ পাৰত গীত নৃত্য পৰিৱেশন কৰি সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। জুনবিলৰ পাৰত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্বও সম্পন্ন হয়। 3দিনীয়া এই মেলাৰ পৰৱৰ্তী 2টা দিনত পৰম্পৰাগত খেল ধেমালি আৰু বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী তথা সুস্বাদু খাদ্যমেলা অনুষ্ঠিত হ'ব। গোভা দেওৰজাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়ববীয়াই প্ৰকৃতি ৰূপত কৰ সংগ্ৰহৰ পাছত শনিবাৰে বিয়লি 3দিনীয়া এই মেলাৰ সামৰণি পৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2024-25 বৰ্ষৰ বাবে কাইলৈৰ পৰা 21 জানুৱাৰীলৈ পুনৰ অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি কৰিব। এই সন্দৰ্ভত বিস্তৃত তথ্যৰ বাবে পৰিষদে সংশ্লিষ্ট সকলো পক্ষকে পৰিষদৰ ৱেবছাইট চাবলৈ আহ্বান জনাইছে। নিৰ্দেশনাটোত পৰিষদে স্পষ্ট কৰি দিয়ে যে পৰৱৰ্তী পৰ্যায়ত পঞ্জীয়নৰ বাবে কোনোধৰণৰ সময় বৃদ্ধি কৰা নহয়। অফলাইনৰ জৰিয়তেও কোনোধৰণৰ পঞ্জীয়ন পত্ৰ গ্ৰহণ কৰা নহয় বুলি পৰিষদে জানিবলৈ দিছে। শ্ৰীভূমি জিলাৰ শ্বৰীফনগৰত আৰক্ষীয়ে আজি 156 কোটিৰো অধিক টকাৰ মাদক দ্ৰব্য জ্বলাই বিনষ্ট কৰে। জিলাখনৰ বিভিন্ন স্থানৰ পৰা জব্দ কৰা নিচাযুক্ত সামগ্ৰীসমূহ এটা ইটাভাটাত জ্বলাই দিয়া হয়। দক্ষিণ অসম প্ৰান্তৰ আৰক্ষী মহাপৰিদৰ্শক, শ্ৰীভূমিৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, BSFৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত মাদক দ্ৰব্যসমূহ বিনষ্ট কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক ডঃ চণ্ডীচৰণ ভট্টাচাৰ্যৰ কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। দৰং জিলাৰ নিজ সৰাবাৰীৰ নিবাসী প্ৰবীণ শিক্ষাবিদগৰাকী তেওঁৰ পুত্ৰৰ চিকাগোৰ বাসগৃহত 92 বছৰ বয়সত মৃত্যু হয়। 1993 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ নাগালেণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতেই অন্ত পৰিল।